গীতমালা 102 অধ্যায়। এজন দুখীৰ প্ৰাৰ্থনা। তেওঁ যেতিয়া হতাশ হয়, তেওঁ দুখৰ কথা জিহুৱাক কৈছিল, হে জিহুৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক, সংকটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা, মোলৈ কাণ পাতা, মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া, কিয়নো ধোঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে, মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে, ৰ'দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে, এনেকি মই ভোজন কৰিবলৈও পাহৰি যাওঁ, মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিৰবোৰ শৰীৰ ছালত লাগি গৈছে, মই মৰুভূমিত বাস কৰা এটি ফেঁচাৰ নিচিনা হলো, ধ্বংস স্তূপত থকা এটা অকলশৰীয়া সৰু ফেঁচাৰ দৰে হলো, মই টোপনি যাব নোৱাৰো, ঘৰৰ ছালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ্য হলো, মোৰ শত্ৰুবোৰে দিনে ৰাতিয়ে মোক বিদ্ৰূপ কৰে, মোৰ বিৰুদ্ধে খঙত উন্মুক্ত লোকসকলে মোৰ নাম হাওৰূপে ব্যৱহাৰ কৰে, বাস্তৱিক মই আহাৰস্বৰূপে ভস্ম খাওঁ, পেয় দ্ৰব্যৰে সৈতে মোৰ চকুলো মিহলাওঁ, ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্ৰোধ, কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা, মোৰ দিনবোৰ সন্ধিয়া পৰৰ ছাঁৰ নিচিনা হৈছে, মই টিনৰ দৰে শুকাই গৈছো, কিন্তু হে জিহুৱা, তুমি হলে তোমাৰ হিংসাখনত চিৰকাললৈকে থাকা, তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী, তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা, এতিয়া তাৰ প্ৰতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ'ল, তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্ৰিয়, তাৰ ধূলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে, জিহুৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব, পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্ৰতাপত ভীত হ'ব, কিয়নো জিহুৱাই পুনৰ চিয়োনক নিৰ্মাণ কৰিব, তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব, সেই সময়ত তেওঁ দিনহীনবোৰৰ প্ৰাৰ্থনাৰ উত্তৰ দিব, তেওঁলোকৰ প্ৰাৰ্থনাক তেওঁ অগ্ৰাহ্য নকৰিব, ভাবি বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ'ব, যাতে এতিয়া জন্ম নোহোৱাৰ সন্তান সকলেও জিহুৱাৰ প্ৰশংসা কৰিব পাৰে, কিয়নো তেওঁ পবিত্ৰ উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে, জিহুৱাই স্বৰ্গৰ পৰা পৃথিৱীলৈ দৃষ্টি কৰিলে, যাতে বন্দীসকলৰ কেকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্তসকলক মুক্ত কৰিব পাৰে, চিয়োনত জিহুৱাৰ নাম প্ৰচাৰিত হ'ব, জেৰুচালেমত তেওঁ প্ৰশংসাৰ স্তুতি হ'ব, যেতিয়া জিহুৱাৰ সেৱা কৰিবৰ কাৰণে সকলো জাতি আৰু ৰাজ্যবোৰ একত্ৰিত হ'ব, জীৱন পথৰ মাজতেই জিহুৱাই মোৰ শক্তি কমাই দিলে আৰু মোৰ আয়ুস চুটি কৰি দিলে, সেয়ে মই কৈছো, সেই মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা, তোমাৰ বছৰবোৰতো সৰ্বপুৰুষলৈকে স্থায়ী, অনেক কালৰ আগত তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা, আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য, সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হলে চিৰকাল থাকিবা, কাপোৰৰ দৰে সেই সকলো জীন হৈ যাব, তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা, তাতে সেইবোৰ আৰু নাথাকিব, কিন্তু তুমি হলে সদায় একেই, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ'ব, তোমাৰ দাগবোৰৰ সন্তানসকল জীয়াই থাকিব, তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।